ৰাজ্যত নতুন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনকৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণৰ অধীনত থকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশী বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত কালি খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে জিলাখনৰ বিভিন্ন পাইকাৰীৰ খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত হোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। বানৰ সময়ত বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত মোবাইল ফোন চাৰ্জ কৰাৰ সমস্যা সমাধানৰ উদ্দেশ্যে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱাৰে নিজৰ মটৰ চাইকেলত সৌৰ ব্যৱস্থা সংযোগ কৰি চলন্ত ছোলাৰ মোবাইল চাৰ্জিং পইণ্ট নিৰ্মাণ কৰি